বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহান্সবাৰ্গত হ'বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে একাদশ প্ৰাক বাজেট আলোচনাত মিলিত হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি পানাজীত ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সুযোগতে যুটীয়া প্ৰযোজনা সন্দৰ্ভত ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰে। মিছ মেক্সিকো ফাতিমা বক্সে থাইলেণ্ডত অনুষ্ঠিত ব্ৰহ্মাণ্ড সুন্দৰী 2025ৰ খিতাপ জয় কৰিছে আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহান্সবাৰ্গত হ'বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ দক্ষিণ আফ্ৰিকা ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ 2016 দ্বিপাক্ষিক ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু 2018 তথা 2023 দেশখনত হোৱা ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল। জোহান্সবাৰ্গত থকা আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এয়া প্ৰধানমন্ত্ৰীৰ দ্বাদশ G20 সন্মিলনত অংশগ্ৰহণ হ'ব। প্ৰধানমন্ত্ৰীয়ে তিনিদিনীয়া G20 শীৰ্ষ সন্মিলনত সংস্থাটোৰ কাৰ্যসূচীৰ গুৰুত্ব সন্দৰ্ভত ভাৰতৰ বিশ্লেষণ আগবঢ়াব। শ্ৰীমোদীয়ে শীৰ্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্ৰহণ কৰিব আৰু গোলকীয় দক্ষিণ বহনক্ষম উন্নয়ন, জলবায়ু শীৰ্ষক কাৰ্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য আগবঢ়াব। শ্ৰীমোদীয়ে এই শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ আপাহতে ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকাৰ নেতৃবৰ্গৰ বৈঠকত ভাগ ল'ব আৰু কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দক্ষিণ আফ্ৰিকাত থকা ভাৰতৰ উচ্চায়ুক্ত প্ৰভাত কুমাৰে কয় যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে কেৱল G20 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে নহয় বৰং দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেও গুৰুত্বপূৰ্ণ সুযোগ কঢ়িয়াই আনিছে। জোহান্সবাৰ্গ অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই শীৰ্ষ সন্মিলনে গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। এই সন্মিলনত তেওঁ বসুধৈৱ কুটুম্বকম আৰু এখন পৃথিৱী এটা পৰিয়াল এটা ভৱিষ্যতৰ ৰাষ্ট্ৰ দৰ্শনৰ সৈতে সামঞ্জস্য থকা বিষয়ত আলোকপাত কৰিব বুলি উল্লেখ কৰে। আফ্ৰিকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা G20 সন্মিলন বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে দক্ষিণ আফ্ৰিকাৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছড কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে একাদশ প্ৰাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত শক্তি মন্ত্ৰালয়, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব তথা ৰেলৱে পৰিষদৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে কালি বাণিজ্য সংস্থা, শ্ৰমিক সংগঠন, পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্বে প্ৰত্যেক বছৰে বিশেষজ্ঞ, উদ্যোগ জগতৰ কাণ্ডাৰী, অৰ্থনীতিবিদ আৰু ৰাজ্যিক বিষয়াসকলৰ সৈতে কেইবালানিও প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বাজেটত বিভিন্ন দৃষ্টিভংগী আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটাটো সুনিশ্চিত কৰাই এনে আলোচনাৰ মূল উদ্দেশ্য। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি গোৱাৰ পানাজীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সুযোগতে যুটীয়া প্ৰযোজনা সন্দৰ্ভত ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰে। অংশগ্ৰহণকাৰীসকলে পাইৰেচীৰ বিৰুদ্ধে ব্যৱস্থা শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় ছবিৰ যুটীয়া প্ৰযোজনা বৃদ্ধি কৰা আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবিৰ প্ৰসাৰ সন্দৰ্ভত আলোচনা কৰে। ডঃ মুৰুগানে কয় যে দেশৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ড বিগত 10 বছৰত 31 বিলিয়ন ডলাৰৰ ডলাৰৰো অধিক হৈছে। তেওঁ কয় যে এই যুটীয়া প্ৰযোজনাই ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশসমূহত আন্তঃৰাষ্ট্ৰীয় ছবিৰ বাবে দুৱাৰ মুকলি কৰিব। আলোচনাত ভাগ লৈ তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় যাদুৱে সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বিকাশৰ বাবে ব্যাপক ৰূপত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কামনা কৰে। দেশত থকা বিশ্বমানৰ ষ্টুডিঅ' আৰু উন্নত VFX প্ৰযুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ছবি নিৰ্মাতাসকলে ভাৰতত সকলো ধৰণৰ সুবিধা লাভ কৰিব বুলি সচিবগৰাকীয়ে আশ্বাস দিয়ে। বৈঠকত টগো, মৰক্কো, আয়াৰলেণ্ড, কিউবা, অষ্ট্ৰেলিয়া, নেপাল, ইজৰাইল, গুয়েনা আৰু কটজি আইভৰীৰ ৰাষ্ট্ৰদূতসকল উপস্থিত থাকে। মিছ মেক্সিকো ফাতিমা বস্কে থাইলেণ্ডত অনুষ্ঠিত ব্ৰহ্মাণ্ড সুন্দৰী 2025ৰ খিতাপ জয় কৰিছে। প্ৰতিযোগিতাত মিছ ভেনিজুৱেলা দ্বিতীয়, মিছ ফিলিপিনছ তৃতীয় আৰু মিছ কোট ডি আইভৰী চতুৰ্থ ৰাণাৰ আপ হয়। ইপিনে ভাৰতৰ মণিকা বিশ্বকৰ্মাই শীৰ্ষ 12গৰাকী সুন্দৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত বিফল হয়। আজি বিশ্ব টেলিভিছন দিৱস। যোগাযোগ আৰু গোলকীয় বুজাবুজিক গতি দিয়াৰ লগতে তথ্য, শিক্ষা আৰু জনমত গঠনৰ এটা মুখ্য মাধ্যম হিচাপে প্ৰতিবছৰে আজিৰ দিনটোত বিশ্ব টেলিভিছন দিৱস পালন কৰি অহা হৈছে। 1996 চনত এখন ঘোষণা পত্ৰযোগে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 নৱেম্বৰৰ দিনটো বিশ্ব টেলিভিছন দিৱস ৰূপে অভিহিত কৰিছে। সমগ্ৰ দেশজুৰি ভাৰতীয় টেলিভিছন নেটৱৰ্কে 90 কোটি দৰ্শকক আৰু 23 কোটি ঘৰক সংযুক্ত কৰিছে। গতিশীল ভাৰতীয় সম্প্ৰচাৰ ব্যৱস্থাক প্ৰতিফলিত কৰি চলিত বৰ্ষত 918টা ব্যক্তিগত টেলিভিছন সংস্থা কাৰ্যকৰী হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু প্ৰচাৰ ভাৰতীৰ উদ্যোগত এই দিৱস আয়োজন কৰি অহা হৈছে। জনসেৱাৰ ক্ষেত্ৰত যোগাযোগ, উন্নয়নমূলক বাতৰি প্ৰচাৰ আৰু ৰাষ্ট্ৰীয় একতা বৃদ্ধিৰ ক্ষেত্ৰত দূৰদৰ্শন আৰু ৰেডিঅ' উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতত 1959 চনৰ 15 ছেপ্টেম্বৰত প্ৰথমবাৰলৈ টেলিভিছন সেৱা আৰম্ভ হয়। অৱশ্যে 1965 চনৰ পৰাহে নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়। 2024 চনত ভাৰতীয় অৰ্থনীতিলৈ দূৰদৰ্শনৰ যোগেৰে টেলিভিছনে 2.5 ট্ৰিলিয়ন টকাৰ বৰঙণি আগবঢ়াইছে। 2027 চনলৈ এই বৰঙণি 3 ট্ৰিলিয়ন হোৱাৰ সম্ভাৱনা আছে। বাংলাদেশত আজি দিনৰ 10:10 5.7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে নৰসিংদী জিলাৰ মাধৱদী অঞ্চল। ভূমিকম্পৰ জোকাৰণি কলকাতা আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অংশত অনুভূত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ 10 কিলোৱাট শক্তিসম্পন্ন FM ট্ৰেন্সমিটাৰটো জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান 100 ৱাট শক্তিসম্পন্ন আন এটা ট্ৰেন্সমিটাৰৰ পৰা FM মডত অনুষ্ঠানসূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত FM ট্ৰান্সমিটাৰৰ এণ্টেনা উন্নীতকৰণৰ বাবে অহা 24 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ মাজনিশা 12 বজাৰ পৰা পুৱা 6 বজালৈ প্ৰচাৰণ বন্ধ কৰা হ'ব। 28 নৱেম্বৰৰ পৰা গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ শ্ৰোতাসকলে সকলো FM কেন্দ্ৰৰ অনুষ্ঠানসমূহ এতিয়াতকৈ অধিক শক্তিশালী ৰূপত শুনিব পাৰিব বুলি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধানে জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি অন্ধ্ৰপ্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰথমে তিৰুমালাৰ ক্ষেত্ৰপালকাত শ্ৰী বাৰাহস্বামী মন্দিৰ দৰ্শন কৰে। শ্ৰীমতী মুৰ্মুক মন্দিৰত তিৰুমালা তিৰুপতি দেৱস্থানৰ অধ্যক্ষ BR নাইডু, কাৰ্যবাহী বিষয়া অনিল কুমাৰ সিংঘল আৰু বৈদিক পণ্ডিতসকলে আদৰণি জনায়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ 76 বছৰীয়া ইতিহাসত ৰাজ্যখনত হ'বলগীয়া এই প্ৰথমখন টেষ্টৰ বাবে BCCI তথা অসম ক্ৰিকেট সন্থাই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। দুয়োটা দলে কালি বহু সময় ধৰি অনুশীলন কৰে। ভাৰতে আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ অনুশীলন কৰে। দক্ষিণ আফ্ৰিকাই দিনৰ 1 বজাৰ পৰা বিয়লি 4 বজালৈ অনুশীলন চলাব। উল্লেখযোগ্য যে চলিত শৃংখলাটোত দক্ষিণ আফ্ৰিকাই কলকাতাত অনুষ্ঠিত প্ৰথম টেষ্টত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোহান্সবাৰ্গত হ'বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি 3-দিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে 1ম প্ৰাক বাজেট আলোচনাত মিলিত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই।